এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা। কাইলৈ প্ৰধানমন্ত্ৰীৰ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচী। অসম তথা উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূৰ্ণ নহয় বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ মন্তব্য। নগাঁৱৰ ঠিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি পঞ্চম দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু আসন্ন টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15-জনীয়া ভাৰতীয় দল ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰে। 4,000 কোটি টকা ব্যয় সাপেক্ষে বাঁহ আৰু কপৌফুলৰ আৰ্হিত এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু কপৌফুলক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যকো প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে নতুন বিমানবন্দৰৰ টাৰ্মিনেল ভৱন নিৰ্মাণে অসমৰ লগতে উত্তৰ পূবৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমে পথ আৰু বিমান সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কৰা উন্নয়নৰ ওপৰতো তেওঁ আলোকপাত কৰে। অসমে আন্তঃগাঁথনিগত দিশৰ উন্নয়নৰ লগতে আইন শৃংখলাৰ দিশতো উন্নয়ন সাধন কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত শীৰ্ষস্থানত থকা বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অসমে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি অগ্ৰসৰ হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে।
মোদী কে লিয়ে অসম কা বিকাশ ইয়ে জৰুৰত ভি হে জিম্মেদাৰী ভি হে আৰু ইছকি জবাবদেহি ভি হে আৰু ইছলিয়ে সাথিয়ো বিতে 11 বৰ্ষো মে অসম আৰু নৰ্থ ইষ্ট কে লিয়ে লাখোঁ কৰোড় ৰূপিয়ো কি বিকাশ পৰিযোজনাই শুৰু হুই হে আজ অসম আগে ভি বঢ় ৰহা হে और नए कीर्तिमान भी गढ़ रहा है। मुझे जानकर अच्छा लगा कि असम भारतीय न्याय संहिता लागू करने में देश में नंबर एक राज्य बना है। असम ने 50 लाख से ज्यादा स्मार्ट प्री पेड मीटर लगाकर भी एक नया रिकॉर्ड बनाया है। भाजपा की सरकार में असम की संस्कृति को हर मंच पर बढ़ावा दिया जा रहा है। मैं भूल नहीं सकता जब पिछले साल 13 अप्रैल को गुवाहाटी स्टेडियम में 11,000 से ज्यादा कलाकारों ने एक साथ बिहू नृत्य किया था।
অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কেঞ্জাৰাপ্পু ৰামমোহন নাইডু, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীক গামোচা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবি আৰু নতুন বিমানবন্দৰৰ আৰ্হিত খোদিত বিশেষ স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত দিয়া ভাষণত বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ পূবৰ বৈচিত্ৰপূৰ্ণ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু লোকজীৱনক প্ৰশংসা কৰি কয় যে উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূৰ্ণ নহয়। তেওঁ সকলোকে অসম তথা উত্তৰ পূব ভ্ৰমণৰ বাবে আহ্বান
জনায়। অনুভৱ কেনা চাহ হওঁ উত্তৰ পূৰ্বী কি সুন্দৰতা ইহাঁ কি সংস্কৃতি আৰু ইহাঁ কি বহুত প্যাৰে লোক হে অভিভূত কৰি দেশবাসীয় खासकर मैं दक्षिण भारत से आता हूं, वहां के लोगों से भी मैं कहना चाहूंगा, आपने भारत को पूरी तरह नहीं देखा जब तक आपने उत्तर पूर्वी भारत को नहीं देखा। यू हैव नॉट सीन इंडिया अंटिल यू हैव सीन नॉर्थ ईस्ट इंडिया। आइए असम, आइए उत्तर पूर्व, आइए और महसूस कीजिए, इसे जिए, इसे जानिए।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত দিয়া ভাষণত অসমবাসীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিক দৰ্শন কৰাইছে বুলি উল্লেখ কৰে। তেওঁ লগতে শান্তি, প্ৰগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা ৰাজ্যখনে গুৱাহাটী বিমান বন্দৰত সোনকালে দ্বিতীয়টো টাৰ্মিনেল লাভ কৰিব বুলিও আশা প্ৰকাশ কৰে।
আজি আমাৰ ৰাজ্যখনৰ বাবে এটা গৌৰৱ আৰু আনন্দৰ দিন। আমি সকলোৱে জানো যে আন্তৰ্জাতিক বিমানবন্দৰৰ এই টাৰ্মিনেলটো অসমৰ বাঁহেৰে ইয়াক নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিৰে ইয়াক নিৰ্মাণ কৰা হৈছে আৰু কাজিৰঙাকে ধৰি আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ সন্মুখত ৰাখি এই সুন্দর টার্মিনেল বিল্ডিং নির্মাণ করা হয়েছে। আজি প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ার আশীর্বাদত আজি আমি গুয়াহাটীত এনে এক বিমানবন্দর লাভ করেছো যে ই দেশের ভিতরতে এটা অন্যতম সুন্দর বিমানবন্দরলৈ রূপান্তরিত হব।
ইয়ার আগে বর্জ্যের বিমানবন্দরত অবতরণ করার পাছত প্রধানমন্ত্রীক বর্ণাঢ্য সংস্কৃতি প্রদর্শনের আদরণি জানা হয়। প্রধানমন্ত্রী মোদীয়ে আজ বিমানবন্দরতে প্রথমগী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বরদলৈর 80 ফুট উচ্চতার একটা প্রতিমূর্তি উন্মোচন করে। এই কার্যসূচীত রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যও উপস্থিত থাকে। ইয়ার পাছতে টার্মিনেল ভবনের বাহির এখন জনসভাতে ভাগ লয়। প্রধানমন্ত্রী সরুসজারপুর বৈশিষ্ট্য রাজ্যিক বিজেপির মুখ্য কার্যালয় উলিওয়া একটা রোড শোতো অংশগ্রহণ করে। তেও কিছু সময় পূর্বে গুয়াহাটী রাজ্যিক বিজেপির কার্যালয়ত দলের কর্মকর্তাসকলের সঙ্গে মত বিনিময় অনুষ্ঠানত অংশ লৈছে। শ্রীমোদীয়ে কাইলৈ গুয়াহাটীর নৌ পরিবহন টার্মিনেলত চৰাইদেউ জাহাজত রাজ্যের কেবাগৰাকী মেধাবী শিক্ষার্থীর সঙ্গে পরীক্ষা পে চর্চা কার্যসূচীত অংশ লোকের সঙ্গে মত বিনিময় করব। ইয়ার পাছত গুয়াহাটীর পশ্চিম বড়াগাঁওত শহীদ স্মারকক্ষেত্র পরিদর্শন করে 860গৰাকী বীর শহীদক প্রণিপাত জানায় শহীদ বেদীত পুষ্পাঞ্জলি অর্পণ করব। প্রধানমন্ত্রীগী ইয়ার পাছত কাইলৈ নামরূপলৈ যাব আর নামরূপ সার কারখানাত 12,000 কোটি টাকা ব্যয় সাপেক্ষ নতুন ব্রাউনফিল্ড এমোনিয়া ইউরিয়া প্রকল্পর আধারশিলা স্থাপন করব। এখন জনসভাতো অংশ লব। ইতিমধ্যে এই অনুষ্ঠানের যাবতীয় প্রস্তুতি সম্পূর্ণ হয়েছে। আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনেছে আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা। পরবর্তী বাতৰি শুনক অরূপ কুমার শর্মার পৰা।
নগাঁও জেলার ধিং রাজচক্র দখলীকৃত সরকারি ভূমিত আজ পঞ্চম দিন প্রশাসনে উচ্ছেদ অভিযান চলায়। অভিযানের অংশ হিসাবে আজ ময়ূরাধ্বজত অবৈধভাবে খন্দা পুখুরীত উচ্ছেদ চলুয়া হয়। এই অভিযানের 300 আরক্ষীর লোক নিয়োগ করা হয়। 16 ডিসেম্বর চলা এই উচ্ছেদ অভিযানত ময়ূরাধ্বজ, বেসামারি, হালমরাবড়ি, অকরাবড়ি, গেলেকনি বিলর টুকটুকি, হালনাবাড়ি আর আহমগাঁওত অবৈধভাবে খন্দা পুখুরী খন্দা সরকারি ভূমি দখলমুক্ত করা হয়। কেন্দ্রীয় সরকারের অভিলাষী জেলা কার্যসূচীর অধীনত বরপেটা জেলার রূপায়িত কামকাজ আজি জনজাতি পরিক্রমা মন্ত্রালয়ের অতিরিক্ত সচিব মনোজ ঠাকুরে পর্যালোচনা করে। বরপেটা জেলা আয়ুক্তর কার্যালয়ত অনুষ্ঠিত এখন বৈঠকত শ্রীঠাকুরে স্বাস্থ্য আর শিক্ষাখণ্ডর আঁচনিসমূহের সুফল জনসাধারণে কিদরে লাভ করেছে সেই বিষয়ে বুঝ লয়। তদুপরি আঁচনিসমূহের ফলত সামাজিক স্তরত কি পরিবর্তন সাধন হয়েছে সেই বিষয়ে তথ্য বিচারে। জেলাখনের আদরক শিক্ষা ত্যাগ করা ছাত্র ছাত্রীর সমস্যার বিষয়ে আলোচনা করে। নগাঁও জেলার কামপুর যমুনামুখর মাজর চাংজুরাই রেলপথত আজ পুৱতি নিশা রেলের খুন্দাত 7টা হাতীর মৃত্যু হওয়া ঘটনার সন্দর্ভত হজাই জেলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগবতীয়ে ঘটনাস্থলী পরিদর্শন করে সবিশেষ বুঝ লয়। এনে ঘটনা যাতে পুনরাবৃত্তি নহয় তার বন বিভাগ আর রেল কর্তৃপক্ষক আলোচনা মর্মে যাবতীয় ব্যবস্থা গ্রহণ করবলে আহ্বান জানায়। আমার আগর বাতরিতে কোয়া হয়েছে যে আজ পুৱতি নিশা 2:17 নামনিমা সাইরাং নতুন দিল্লি রাজধানী এক্সপ্রেসের খুন্দাত 7টা বনরে হাতীর মৃত্যু হয় আর এটা আহত হয়। এই দুর্ঘটনাত রেলখনের ইঞ্জিন হওয়া 5টা ডবা লাইনের পর বগরি পড়ে। দুর্ঘটনাত কোনো লোক হতাহত হওয়া নাই বলে রেল বিভাগের সূত্রয় প্রকাশ করেছে। আমার নগর সংবাদদাতাই জানা মতে পুৱতি নিশা বনরী হাতীর একটা জাকে রেলপথ অতিক্রম করার সময় এই দুর্ঘটনা সংঘটিত হয়। ইয়ার ভিতর দুটা দতাল হাতি আর এজনী গর্ভবতী হাতিকে ধরে 5 মাইকী হাতি আছিল। ঘটনা খবর পাওয়া মাত্রে রেল বিভাগ আর বন বিভাগের বিষয় কর্মচারী ঘটনাস্থলীত উপস্থিত হয়ে পরিস্থিতির বুঝ লয়। তৎপরতার কাম আরম্ভ করে রেলপথ চা মুক্তি করে। গুৱাহাটীর খানাপাৰাত অহা 24 ডিসেম্বর হবলগিয়া গ্রন্থমেলাত 27 ডিসেম্বর যুব লেখকের বিশেষ অনুষ্ঠান উন্মিলন অনুষ্ঠিত হব। এই অনুষ্ঠানত অংশগ্রহণের আবেদনের ভিত্তিত 35 বছর অনুর্ধর 35গৰাকী যুব লেখক লেখিকাক বাছনির ব্যবস্থা করা হয়েছে। আগ্রহী লেখক লেখিকাসকলে 23 ডিসেম্বর পূর্বে প্রকাশন পরিষদের ওয়েবসাইটত উন্মিলন শীর্ষক গুগলের প্রপত্র পূরণ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ের খেলপথারত 27 ডিসেম্বর দিনের 12 বজাত এই কার্যসূচী অনুষ্ঠিত হব। যুব লেখক লেখিকাসকলের মাজর বাছনি করা 35গৰাকীক গ্রন্থমেলার আয়োজক কর্তৃপক্ষে যোগাযোগ করব। রাজ্যিক গ্রামীণ জীবিকা অভিযানের সরস মেলা কাইলৈর 30 ডিসেম্বর তিনচুকিয়াত অনুষ্ঠিত হব। সরস মেলাত দেশের বিভিন্ন রাজ্যের হস্তশিল্প, মৃৎশিল্প, কাঠশিল্প সামগ্রীকে ধরে খাদি টেরাকোটা সামগ্রীর 25 বিপণী থাকিব। তদুপরি মুগাশিল্প, জিআই টেকযুক্ত পানি মেটেকার সামগ্রী, বাঁহ বেতর সামগ্রী, মুখাশিল্প, থলুয়া খাদ্য আর অন্যান্য হস্তনির্মিত সামগ্রীর বিপণী থাকিব। মেলার সঙ্গে সংগতি রাখি থলুয়া খাদ্য আর রন্ধন প্রতিযোগিতা, সংগীত, নৃত্য, চিত্রাঙ্কন প্রতিযোগিতার সাংস্কৃতিক সন্ধিয়ার আয়োজন করা হয়েছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসম সমবায় মৰাপাতকালৰ দ্বিতীয়টো গোটত 20 দিনীয়া অচল অৱস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ'ব। ছনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্ৰকাশ পুৰোহিতক মৰাপাত কল পৰিচালনাৰ দায়িত্ব দিয়া হৈছে। মৰাপাত যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত আজি বজালী জিলাৰ পাটাচাৰকুছিত এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত উপাসনা দত্তই এই কেন্দ্ৰটো মুকলি কৰে। তেওঁ কয় যে এই কেন্দ্ৰৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ'ব। অনুষ্ঠানত কৃষি বিভাগৰ কেইবাজনো জ্যেষ্ঠ বিষয়াকে ধৰি স্থানীয় কৃষকসকল উপস্থিত থাকে। ৰাজ্যৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অথবা প্ৰাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্ৰ আহানৰ কথা প্ৰকাশ কৰিছে। পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় 50,000 টকাৰ কম হোৱা ছাত্ৰ ছাত্ৰীসকলে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে www.directorate-tribal-affairs-plain.assam.gov.in জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু অহা 30 ডিচেম্বৰৰ ভিতৰত আবেদন পত্ৰসমূহ নিজ নিজ শিক্ষানুষ্ঠানত জমা দিব লাগিব। অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলে বছৰি 1,200 টকাকৈ জলপানীও লাভ কৰিব। মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ আজি অধিকাৰ অভিষেক দিৱস উদযাপন কৰা হয়। 25 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ ক্ষণত সত্ৰাধিকাৰগৰাকীক সত্ৰৰ বৈষ্ণৱ শিষ্য প্ৰশিষ্য তথা স্থানীয় ৰাইজে অভিনন্দন জনায়। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠককে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াই অংশ লয়। ধেমাজি জিলা আবকাৰী বিভাগ আৰু জোনাই সমজিলা আবকাৰী বিভাগে যৌথভাৱে অভিযান চলাই যোৱা নিশা জোনাইৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম অৰুণাচল সীমান্তৰ কেইবাটাও অঞ্চলত অভিযান চলাই দলটোৱে এই ব্যৱসায়ৰ লগত জড়িত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজনক বৰ্তমান আবকাৰী বিভাগৰ জিম্মাত ৰাখি সোধা পোছা কৰি থকা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে আসন্ন T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15 জনীয়া দল ঘোষণা কৰিছে। সূৰ্য কুমাৰ যাদৱক দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। শাৰীৰিক অসুস্থতা আৰু ফৰ্ম নথকাৰ বাবে শুভমন গিলক উপ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দলৰ পৰা বাদ দিয়া হৈছে। অক্ষৰ পেটেলক পুনৰ উপ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দলত সঞ্জু ছেমছন আৰু অভিষেক শৰ্মাক অপেনাৰ হিচাপে স্থান দিয়া হৈছে। উইকেট কিপাৰ বেটছমেন ঈশান কিষাণক দ্বিতীয় উইকেট কিপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় দলটোৰ সদস্যসকলৰ ভিতৰত সূৰ্য কুমাৰ যাদৱ, অভিষেক শৰ্মা, সঞ্জু ছেমছন, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডেয়া, শিৱম দুবে, অক্ষৰ পেটেল, ৰিংকু সিং, যশপ্ৰীত বুমৰা, হৰ্ষিত ৰাণা, অৰ্জদীপ সিং, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী, ৱাশিংটন সুন্দৰ আৰু ঈশান কিষাণ আছে। ICC T20 বিশ্বকাপ অহা বছৰৰ 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈ অনুষ্ঠিত হ'ব। স্বনামধন্য ক্ৰিকেট খেলুৱৈ নৱকমল ভূঞাৰ আজি পুৱা চেন্নাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 98 বছৰ। উল্লেখযোগ্য যে অসমৰ হৈ প্ৰয়াত ভূঞাই প্ৰথম ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাত অংশ লৈছিল। উল্লেখযোগ্য যে প্ৰথমখন ৰঞ্জী ট্ৰফী খেলত যোৰহাট ষ্টেডিয়ামত হোলকাৰ ষ্টেটৰ বিৰুদ্ধে প্ৰথমটো ৰাণ কৰি তেওঁ ইতিহাস সৃষ্টি কৰিছিল। 40 আৰু 50ৰ দশকত তেওঁ অসমত ক্ৰিকেট খেলৰ অনুকূল পৰিৱেশ সৃষ্টিত উল্লেখনীয় ভূমিকা আগবঢ়াই গৈছে। তেওঁৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন ক্ৰীড়া সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল ভৱন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা। কাইলৈ প্ৰধানমন্ত্ৰীৰ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী। অসম তথা উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূৰ্ণ নহয় বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ মন্তব্য। নগাঁৱৰ ঠিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি 5ম দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু আসন্ন T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে 15 জনীয়া ভাৰতীয় দল ঘোষণা।